এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিত আছে, অপাৰেশ্যন সিন্দুৰৰ সময়ত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ৰেল বিভাগে যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে সকলো ডবাতে CCTV কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ওড়িশাৰ ভুৱনেশ্বৰ আৰু কটকলৈ যাব। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে দ্বিতীয় ইনিংছত 4 উইকেটৰ বিনিময়ত 135 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছৰ ফাইনেল খেলখনত আজি জেনিক সিনাৰ কাৰ্লোছ আলকাৰাজৰ মাজত অনুষ্ঠিত হ'ব। এতিয়া বিতং বাতৰি। অপাৰেশ্যন সিন্দুৰৰ সময়ত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ পাছত বিদেশত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ চাহিদা বৃদ্ধি পাইছে। লক্ষ্ণৌ সংসদীয় সমষ্টিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা নেশ্যনেল PG কলেজত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰভানু গুপ্তাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি 14 দেশে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ বিচৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে এই ক্ষেপণাস্ত্ৰ লক্ষ্ণৌৰ পৰাও ৰপ্তানি কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত কৰ্মসংস্থাপন বৃদ্ধি পাব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে উত্তৰ প্ৰদেশ দেশৰ ৰাজনৈতিক যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ৰাজ্যখনত জন্মগ্ৰহণ কৰা নেতা আৰু স্বাধীনতা সংগ্ৰামীসকলে দেশক সদায়ে নতুন শিখৰত উপনীত কৰাত অৱদান আগবঢ়াইছে। চন্দ্ৰভানু গুপ্তাও তেনে এগৰাকী উল্লেখযোগ্য নেতা। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নেতাগৰাকীৰ সন্মানাৰ্থে এটা ডাক টিকটো মুকলি কৰে। আনহাতে যোগী আদিত্যনাথ নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনক তেওঁ প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁ কাৰ্যকালত ৰাজ্যখনৰ উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে। ৰেল বিভাগে যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে সকলো ডবাতে CCTV কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰেল ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিট্টুৱে ইঞ্জিন আৰু ডবাত CCTV কেমেৰা স্থাপনৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। এই ডবাসমূহত যাত্ৰীৰ উমৈহতীয়া আহ যাহৰ স্থানত কেমেৰা স্থাপনেৰে সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰিব বিচৰা হৈছে। এই ব্যৱস্থাই দুৰ্বৃত্তক চিনাক্ত কৰাত সহায় কৰিব। যাত্ৰীৰ গোপনীয়তা ৰক্ষাৰ বাবে CCTV কেমেৰাসমূহ দুৱাৰৰ পৰা ওচৰৰ উমৈহতীয়া স্থানত স্থাপন কৰা হৈছে। শ্ৰীবৈষ্ণৱে 74,000 ডবা আৰু 15,000 ইঞ্জিনত CCTV কেমেৰা স্থাপনত অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত উন্নতমানৰ কেমেৰা স্থাপনত গুৰুত্ব আৰোপ কৰিছে। ঘণ্টাত 100 কিলোমিটাৰ অধিক বেগেৰে চলা ৰেল আৰু কম পোহৰতো যাতে উন্নতমানৰ দৃষ্টাংশ লাভ কৰিব পাৰি সেই কথাত গুৰুত্ব আৰোপ কৰিবলৈ বিভাগটোৰ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। শ্ৰীবৈষ্ণৱে লগতে ইণ্ডিয়া AI মিছনৰ সৈতে সহযোগিতাৰে CCTV কেমেৰাত বন্দী হোৱা তথ্যৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ দিশটো অন্বেষণ কৰিবলৈ বিষয়াসকলক আহ্বান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশাৰ ভুৱনেশ্বৰ আৰু কটকলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ 5ম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। পৰহিলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাভেনচু বিশ্ববিদ্যালয়ৰ 3rd সমাৱৰ্তনত অংশগ্ৰহণ কৰাৰ লগতে কটকৰ ৰাভেনচু বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 3টা ভৱনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আদিকবি সৰলা দাসৰ জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে 2024 কলিংগ ৰত্ন বঁটা প্ৰদান কৰিব। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙে আজি অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজৰ সম্পৰ্ক প্ৰসাৰৰ উদ্দেশ্যে এই বৰ্ষৰ বাবে মৈত্ৰী অনুদান লাভ কৰা 34গৰাকীৰ নাম ঘোষণা কৰিছে। উল্লেখযোগ্য যে এই অনুদান লাভ কৰাসকলে শিক্ষাবৃত্তিৰ উপৰি বিভিন্ন ফেলোশ্বিপ লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে এই অনুদানৰ লক্ষ্য হৈছে শিক্ষা, প্ৰযুক্তি, ব্যৱসায় আৰু সংস্কৃতিৰ দিশত দুয়োখন দেশৰ বিনিময় আৰু সহযোগিতাক সমৰ্থন কৰা। তেওঁ লগতে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বৰ্তমানৰ সম্পৰ্ক পূৰ্বতকৈ অধিক ঘনিষ্ঠ আৰু গুৰুত্বপূৰ্ণ। দেশত যোৱা 10 বছৰত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ 274% বৃদ্ধি পাইছে। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 2013-14 বৰ্ষৰ পৰা 2024-25 বৰ্ষৰ সময়ছোৱাত কৰ বিভাগে ধন ঘূৰাই দিয়াৰ পৰিমাণ 474% বৃদ্ধি পাইছে আৰু কৰদাতাৰ হাৰ 133% বৃদ্ধি পাইছে। কৰৰ ধন ঘূৰাই দিয়াৰ গড় সময় 2013 চনৰ 93 দিনৰ পৰা হ্ৰাস পাই 2024 চনত মাত্ৰ 17 দিন হৈছেগৈ। যোৱা দশকত কৰ প্ৰশাসনৰ ক্ষেত্ৰত ডিজিটেল আন্তঃগাঁথনি গ্ৰহণ কৰা, অনলাইন প্ৰক্ৰিয়াৰে আয়কৰ ৰিটাৰ্ণ দাখিল আদি ব্যৱস্থাৰ ফলত এই পৰিৱৰ্তন সম্ভৱ হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই আজি গুৱাহাটী জিলাৰ বন্দুৱাৰাত স্থাপন হ'বলগীয়া 51 শক্তিপীঠ উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূমিপূজনত অংশ লয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীজনে কয় যে 51খন শক্তিপীঠৰ ভিতৰত অন্যতম মাতাবাৰীক্ষেত্ৰ ত্ৰিপুৰেশ্বৰী মন্দিৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান নিলগত অৱস্থিত এই উদ্যানখনে ৰাজ্যখনৰ অৰ্থনীতিৰ উন্নয়নৰ লগতে ধৰ্মীয় পৰ্যটনৰ দিশত উল্লেখযোগ্য অৱদান আগবঢ়াব। ওড়িশাৰ ফকীৰ মোহন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ প্ৰাংগণতে নিজৰ দেহত অগ্নিসংযোগ কৰি আত্মহত্যাৰ চেষ্টা চলাইছে। মহাবিদ্যালয়খনৰ এগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি ছাত্ৰীগৰাকীয়ে এই চেষ্টা চলায়। সংকটজনক অৱস্থাত ছাত্ৰীগৰাকীক ভুৱনেশ্বৰ এইমছত ভৰ্তি কৰা হয়। চিকিৎসকে জানিবলৈ দিয়া অনুসৰি ছাত্ৰীগৰাকীৰ দেহৰ 90%তকৈ অধিক অংশ অগ্নিদগ্ধ হৈছে। ইপিনে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ যোৱা এগৰাকী ছাত্ৰও ঘটনাত গুৰুতৰভাৱে আহত হৈছে। উল্লেখযোগ্য যে ঘটনা সংক্ৰান্তত ওড়িশা চৰকাৰে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে অধ্যাপকগৰাকীক তৎকালীনভাৱে নিলম্বন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে আজি বিয়লি ভুৱনেশ্বৰ এইমছত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ পিতৃ মাতৃৰ সৈতে মত বিনিময় কৰে। লৰ্ডছত চলি থকা এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ আজি চতুৰ্থ দিনা ঘৰুৱা দল ইংলেণ্ডে দ্বিতীয় ইনিংছত বাতৰি লিখাৰ পৰলৈকে 4টা উইকেটৰ বিনিময়ত 135 ৰাণ সংগ্ৰহ কৰিছে। আজি পতন ঘটা ইংলেণ্ডৰ 2টা উইকেট ভাৰতৰ মহম্মদ ছিৰাজে দখল কৰে। নীতিশ ৰেড্ডী আৰু আকাশদ্বীপে 1টাকৈ উইকেট লাভ কৰে। উইম্বলডন প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ জেনিকছিনৰ দ্বিতীয় বাছনিপ্ৰাপ্ত তথা বিগত 2টা বছৰৰ খিতাপ অৰ্জন কৰা স্পেইনৰ কাৰ্লোছ আলকাৰিজৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। প্ৰথমখন ছেমিফাইনেলত আমেৰিকাৰ টেইলৰ ফিটজক পৰাস্ত কৰি আলকাৰিজ ফাইনেললৈ অগ্ৰসৰ হৈছে। একেদৰে দ্বিতীয়খন ছেমিফাইনেলত ছিনাৰে ছাৰ্বিয়াৰ নোভাক জকভিচক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। আলকাৰিজে ফাইনেলৰ প্ৰতিদ্বন্দ্বীৰ সৈতে পূৰ্বে খেলা 5খন খেলতে জয়ী হোৱাৰ বিপৰীতে ছিনাৰে কেৱল 2022 চনত উইম্বলডনৰ খেলত আলকাৰিজৰ বিৰুদ্ধে জয়ী হৈছিল। ইপিনে ইগা স্কিয়াটেকে আমাণ্ডা অনিচিমোভাক পৰাস্ত কৰি উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰথমটো খিতাপ অৰ্জন কৰিছে। পোলেণ্ডৰ স্কিয়াটেকে কালি অল ইংলেণ্ড ক্লাবত এক অনুষ্ঠিত একপক্ষীয় ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাণ্ডাক 6-0, 6-0 পোনপটীয়া ষ্টেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্কিয়াটেক উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা পোলেণ্ডৰ মহিলাৰূপে পৰিগণিত হয়। ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ভান্তিকা আগৰৱাল আৰু দিব্যা দেশমুখে মহিলাৰ ফিডে দবা বিশ্বকাপৰ তৃতীয় ৰাউণ্ডৰ খেলত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্ৰবল কৰি তুলিছে। উল্লেখযোগ্য যে জৰ্জিয়াৰ বাটুমিত কালি আৰম্ভ হোৱা প্ৰতিযোগিতাৰ প্ৰথম দিনটোত শীৰ্ষ বাছনি ভাৰতীয় খেলুৱৈ কনেৰো হাম্পি, ডি হাৰিকা আৰু আৰ বৈশালীয়ে ড্ৰ খেলে। ফ্ৰান্সত চলি থকা লা প্লাণ্ট আন্তঃৰাষ্ট্ৰীয় দবা মহোৎসৱত ভাৰতৰ এ ৰা হৰিকৃষ্ণনে শুকুৰবাৰে নিজৰ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডমাষ্টাৰ বাবে যোগ্যতা অৰ্জন কৰা খিতাপ লাভ কৰি দেশৰ 87 সংখ্যক গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে। চেন্নাই খেলুৱৈগৰাকীয়ে 2023 বৰ্ষত ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বায়েল আন্তঃৰাষ্ট্ৰীয় দবা মহোৎসৱত প্ৰথমটো আৰু যোৱা মাহত স্পেইনত অনুষ্ঠিত হোৱা অণ্ডুজাৰ অপেন প্ৰতিযোগিতাত দ্বিতীয়টো গ্ৰেণ্ডমাষ্টাৰৰ বাবে যোগ্যতা অৰ্জন কৰা খিতাপ লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। অপাৰেচন সিন্দুৰৰ সময়ত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ৰেল বিভাগে যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে সকলো দবাতে CCTV কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ওড়িশাৰ ভুৱনেশ্বৰ আৰু কটকলৈ যাব। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে দ্বিতীয় ইনিংছত 4টা উইকেটৰ বিনিময়ত 135 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছৰ ফাইনেল খেলখন আজি জেনিকছিনাৰ আৰু কাৰ্লোছ আলকাৰিজৰ মাজত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।